يستخفون من الناس ولا يستخفون من الله وهو معهم إذ يبيتون ما لا يرضى من القول وكان الله بما يعملون محيطا.
কিয়তো মানুহৰ পৰা গোপন কৰিব বিচাৰে, অথচ আল্লাহৰ পৰা গোপন নকৰে, অথচ তেওঁ সিহঁতৰ লগতেই আছে। যেতিয়া সিহঁতে ৰাতিত এনেকুৱা কথাৰ পৰিকল্পনা কৰে যিটো তেওঁ পচন্দ নকৰে, আৰু সিহঁতে যি কৰে সেয়া আল্লাহে পৰিৱেষ্টন কৰি আছে,